এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। অসমত অহা 2 আৰু 7 মে'ত 2টা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। 3 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈ মনোনয়ন পত্ৰ দাখিল কৰিব পৰা যাব। 12 এপ্ৰিলত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু 17 এপ্ৰিলত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। 11 মে'ত নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ'ব। আজি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে এই বিষয়ে প্ৰকাশ কৰে। এই অনুসৰি প্ৰথম পৰ্যায়ত অহা 2 মে'ত উজনি অসম আৰু বৰাক উপত্যকাত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়ত অহা 7 মে'ত নামনি অসম আৰু মধ্য অসমত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ হ'ব। 6ষ্ঠ অনুসূচীৰ এলেকাত এই নিৰ্বাচন অনুষ্ঠিত নহয়। আঞ্চলিক পৰ্যায়ৰ বাবে প্ৰাৰ্থীৰ সৰ্বাধিক ব্যয় 2.5 লাখ, জিলা পৰিষদত 10 লাখ, গাঁও পঞ্চায়তৰ প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীৰ বাবে নিৰ্বাচনী ব্যয় সৰ্বাধিক ব্যয় 25,000 টকা ধাৰ্য কৰা হৈছে বুলি নিৰ্বাচন আয়ুক্তগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে। এই নিৰ্বাচনত EVMৰ পৰিৱৰ্তে বেলট কাগজ ব্যৱহাৰ কৰা হ'ব বুলি আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ 33টা সমষ্টিত আজি অনুষ্ঠিত ভোটগ্ৰহণৰ সামৰণি পৰিছে। বিয়লি 3 বজালৈ পৰিষদৰ অন্তৰ্গত কামৰূপ জিলাত 67.55% আৰু গোৱালপাৰা জিলাত 69.08% ভোটদান হোৱা বুলি ৰাজ্যিক নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ দৰিদৰি সমষ্টিত সৰ্বাধিক 80.35% ভোটদান হোৱাৰ তথ্য পোৱা গৈছে। কামৰূপ জিলাৰ জৰিহাট সমষ্টিত সৰ্বনিম্ন 57.62% ভোটদান হোৱা বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। পৰহিলৈ 4 এপ্ৰিলত গোৱালপাৰা আৰু আমিনগাঁৱত ভোটগণনা কৰা হ'ব আৰু আবেলিৰ ভাগত ফলাফল ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি যোৰহাটত প্ৰায় 111 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও ৰাজহুৱা প্ৰকল্পৰ উদ্বোধন কৰা হয়। মুখ্যমন্ত্ৰীয়ে কমাৰবন্ধা আলিৰ উত্তৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ পৰা মিছন হস্পিটেলৰ প্ৰৱেশদ্বাৰৰ সমীপলৈ নিৰ্মাণ হোৱা 581 মিটাৰ দৈৰ্ঘ্যৰ ৰেলৱে উৰণ সেতুখন মুকলি কৰে। ৰাজ্য চৰকাৰ আৰু ভাৰতীয় ৰেলৱেৰ অংশীদাৰিত্বত 77.27 কোটি টকা ব্যয়েৰে উৰণ সেতুখন নিৰ্মাণ কৰা হয়। ডঃ শৰ্মাই আজি যোৰহাটত অত্যাধুনিক সা সঁজুলি সম্পন্ন স্বয়ংক্ৰিয় যান বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰটো মুকলি কৰে। এই প্ৰকল্পৰ বাবে 12.50 কোটি টকা ব্যয় কৰা হৈছে। ইয়াৰ দ্বাৰা যান বাহনৰ মেনুৱেল ফিটনেছ পৰীক্ষাৰ পৰিৱৰ্তে স্বয়ংক্ৰিয় পৰীক্ষা কাৰ্যকৰী হ'ব। ইয়াৰ ফলত যান বাহনগৰাকীয়ে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ গৈ বাহন পৰীক্ষা কৰোৱাৰ আৱশ্যকতা নাথাকিব। যোৰহাটৰ চিনামৰাত মুখ্যমন্ত্ৰীয়ে 19.98 কোটি টকা ব্যয়েৰে ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা সন্মিলন কক্ষটো উদ্বোধন কৰে। কামৰূপ জিলা পৰিবহণ বিভাগৰ অধীনত বাণিজ্যিক বাহন আৰু নতুনকৈ পঞ্জীয়ন হোৱা বাহনৰ পৰা 2024-25 বৰ্ষত 62.44,79,402 টকা কৰ সংগ্ৰহ হৈছে। জিলা পৰিবহণ বিষয়া মনোজ কুমাৰ চৌধুৰীয়ে এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে 2024-25 বৰ্ষত জিলা পৰিবহণ কাৰ্যালয়ৰ এনফৰ্চমেণ্ট বিষয়াই মুঠ 21,849টা বাহন সম্পৰ্কীয় গোচৰ ৰুজু কৰে আৰু তাৰ পৰা 3,99,44,600 টকা কৰ সংগ্ৰহ কৰা হয়। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ নৱনিযুক্ত অধ্যক্ষ ডঃ ভি নাৰায়ণে আজি কামৰূপ জিলাৰ চন্দ্ৰপুৰত নিৰ্মাণ হ'বলগীয়া নেত্ৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰে। তথ্য আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত ডঃ নাৰায়ণে চন্দ্ৰপুৰত 200 বিঘা ভূমিত অসমৰ নিজা কৃত্ৰিম উপগ্ৰহ আছাম ছেট প্ৰকল্পৰ কাম চলিত বৰ্ষৰ ডিচেম্বৰ মাহত আৰম্ভ কৰা হ'ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। অধ্যক্ষগৰাকীয়ে প্ৰকল্পটোৰ ভিতৰত থকা গছ গছনি নকটাকৈ পাৰিপাৰ্শ্বিক পৰিৱেশ অটুট ৰাখি প্ৰকল্পৰ কাম আৰম্ভ কৰিবলৈ সংশ্লিষ্ট বিষয়াক আহ্বান জনায়। ডিব্ৰুগড় জিলাৰ বৰবৰুৱাত আজি খণ্ড উন্নয়ন বিষয়াৰ নৱনিৰ্মিত কাৰ্যালয় ভৱন উদ্বোধন কৰা হয়। শক্তি আৰু দক্ষতা বিকাশৰ মন্ত্ৰী প্ৰশান্ত ফুকনে এই ভৱনটো উদ্বোধন কৰে। অনুষ্ঠানত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈকে ধৰি উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। আনহাতে ডিব্ৰুগড় জিলাৰ পানীতোলা উন্নয়ন খণ্ডৰ দিনজয় গাঁও পঞ্চায়তত পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰে নিৰ্মাণ কৰা ভৰলুৱা প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনীঘৰ আৰু ভোজনালয়ৰ নৱনিৰ্মিত ভৱন আজি উদ্বোধন কৰা হয়। জিলাখনৰ আয়ুক্ত, জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু স্থানীয় ৰাইজৰ উপস্থিতিত চাবুৱা সমষ্টিৰ বিধায়ক পুনাকণ বৰুৱাই এই ভৱনটো উদ্বোধন কৰে। বাংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত IPL ক্ৰিকেটৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটেন্ছক জয়ৰ বাবে 170 ৰাণৰ লক্ষ্য বান্ধি দিছে। গুজৰাট টাইটেন্ছৰ আমন্ত্ৰণ ক্ৰমে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 169 ৰাণ সংগ্ৰহ কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05 বজাত।